এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। পহিলা বহাগৰ পৰা সকলো চৰকাৰী জাননী অধিসূচনা অসমীয়া ভাষাত প্ৰকাশ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীৰ সংখ্যাগৰিষ্ঠতা লাভ। সিংহলী ভাষালৈ ভাঙনি কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত দুটি বৰগীতৰ এলবাম প্ৰত্যক্ষ কৰি প্ৰধানমন্ত্ৰীৰ প্ৰশংসা। খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাত কামৰূপ জিলাৰ এথলেটিক্স শাখাত শ্ৰেষ্ঠত্বৰ কিতাপ দখল। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত মুম্বাই ইণ্ডিয়ানছ 12 ৰাণত পৰাজিত। বাতৰিৰ সৈতে মই তন্নিতা ভৰদ্বাজ আৰু মোৰ সৈতে আছে মনজিৎ গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে পহিলা বহাগৰ পৰা সকলো চৰকাৰী জাননী, নিৰ্দেশনা, অধিসূচনা আদি ইংৰাজী ভাষাৰ উপৰি অসমীয়া ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে বৰাক উপত্যকাত বাংলা আৰু বিটিআৰত বড়ো ভাষাত অতিৰিক্তভাৱে প্ৰকাশ কৰা হ'ব। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে যোৱা 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত 2% মৰগীয়া বানচ বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে। তেওঁ লগতে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকললৈ উন্নত মানৰ স্বাস্থ্যসেৱা, বিশেষকৈ বিনামূলীয়া ঔষধৰ সুবিধা আগবঢ়োৱাৰ বাবে স্বাস্থ্য বিভাগলৈ 190 কোটি টকা মঞ্জুৰ কৰিছে। সময়ৰ লগে লগে দুৰ্বল হৈ অহা ৰাজ্যৰ মথাউৰিসমূহৰ সুৰক্ষাৰ বাবে মথাউৰি নিৰীক্ষণ আৰু বান প্ৰস্তুতি সমিতি গঠনত মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনোৱা হয়। জিলা আৰু সমজিলা পৰ্যায়ত এই সমিতিসমূহ গঠন কৰা হ'ব। সেই অনুসৰি মথাউৰিৰ 8-10 কিলোমিটাৰৰ ব্যৱধানত 10-15 গৰাকী যুৱকক লৈ নিৰীক্ষণ আৰু বান প্ৰস্তুতি সমিতি গঠন কৰা হ'ব। এই সমিতিসমূহে এপ্ৰিলৰ পৰা অক্টোবৰলৈ মথাউৰিসমূহ নিৰীক্ষণ কৰিব। মন্ত্ৰীসভাই বিদেশী ন্যায়াধীকৰণত চলি থকা 28,000 কোচ ৰাজবংশী লোকৰ গোচৰ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰৰ সিদ্ধান্তও গ্ৰহণ কৰিছে।
আমাৰ অসমত যিবিলাক ফৰেইনাৰ্ছ ট্ৰিবুনেল আছে তাতে বহুত কেছ পেণ্ডিং হৈ আছে। এই কেছবিলাকৰ ভিতৰত 28,000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে। 28,000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিবুনেলত কেছ খেলি আছে আৰু ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি, কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধীকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যি ডি ভোটাৰ লাগি আছে তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এইটো এটা কোচ ৰাজবংশী কমিউনিটি, বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া, গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছো যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰাও বিদেশীৰ লেবেল লাগি নাথাকিব। তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিবুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব।
বৈঠকত চাহ জনগোষ্ঠীৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি 750 কোটি টকা ব্যয়েৰে 500 চাহ বাগিচাত নিৰ্মাণ কৰা মহাপ্ৰভু জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰৰ তত্বাৱধান আৰু সঠিক কাৰ্যকলাপ সুনিশ্চিতকৰণৰ বাবে এখন ব্যৱস্থাপনা সমিতি গঠন কৰা হ'ব। মন্ত্ৰীসভাৰ বৈঠকত জাগিৰোডৰ 142 কোটি টকা ব্যয় সাপেক্ষে প্ৰায় 1,000 কৰ্মৰত মহিলাৰ বাবে এটা অত্যাধুনিক হোষ্টেল নিৰ্মাণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি নগৰ অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ বিষয়ত নীতিগত হস্তক্ষেপৰ জৰিয়তে পৰামৰ্শ আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে অসম নগৰ জলবায়ু কেন্দ্ৰ স্থাপনত অনুমোদন জনোৱা হয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। গোৱালপাৰা জিলাৰ 19টা সমষ্টিৰ 17টা সমষ্টিত ৰাভা হাছং যৌথ মঞ্চ আৰু বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আনহাতে কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এটাকৈ সমষ্টিত জয়লাভ কৰে। জিলাখনৰ ধূপধৰা সাধাৰণ পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী অনাদি চৰকাৰ বিপুল ভোটত জয়ী হয়। কুঠাকুটি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী, দুধনৈ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উজ্জ্বলা ব্ৰহ্ম, মাজজাখিলি সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰবোধ কলিতা, ধনুভাগা সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ ফণীন্দ্ৰ ৰাভা, হাবৰাঘাট সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰতাপ ৰাভা আৰু কুশধোৱা দৰংগিৰি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পৰমা ৰাভাই বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। দক্ষিণ দুধনৈ সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ টংকেশ্বৰ ৰাভাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ঘৰুৱাই পুনৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠনৰ পথ প্ৰশস্ত কৰে। কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিৰ 10টাত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, 3টা সমষ্টিত বিজেপি আৰু 1টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে। বকু সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখুলি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন ছেত্ৰী, উত্তৰ বনগাঁৱত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভা, জাৰিহাট সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভা, পান্তানত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভা, গোবৰ্ধনত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভা, ৰাণী সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰ বড়ো, দক্ষিণ বনগাঁও সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী মিনতি ৰাভা, চানডুবিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভা আৰু কুলচি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰশ্মিমালা ৰাভা, শিলপুটা সমষ্টিত বিজেপি প্ৰাৰ্থী কমলেশ্বৰ ৰাভা, বামুনিগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী অজিত ৰাভা, বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা আৰু লুকি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাক জয়ী হৈছে। উল্লেখযোগ্য যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 37টা সমষ্টিৰ 3টা সমষ্টিত এন ডি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা 33টা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বিশিষ্ট গৱেষক তথা শ্ৰীলংকাস্থিত আই চি চি আৰৰ অধীনস্থ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ডঃ অংকুৰণ দত্তৰ উদ্যোগত সিংহলী ভাষালৈ ভাঙনি কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত দুটি বৰগীতৰ এলবামটো কালি কলম্বোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষ কৰে। শ্ৰীমোদীয়ে এই প্ৰয়াসৰ প্ৰশংসা কৰে। এই বিষয়ে ডঃ অংকুৰণ দত্তই এইদৰে কয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দুটি বৰগীত প্ৰথমবাৰৰ কাৰণে সিংহলী ভাষালৈ অনুবাদ কৰা হৈছিলে। ইতিমধ্যে আমি শংকৰদেৱৰ এটি বৰগীত নাৰায়ণ কাহে ভকতি কৰো তেৰা, এইটো আগতে আমি যোৱা অক্টোবৰ মাহত আমি প্ৰথমবাৰৰ কাৰণে আমি কৰিছিলোঁ আৰু ইয়াৰ পিছত শ্ৰী শ্ৰী মাধৱদেৱৰ উঠৰে উঠ বাপু গোপালহে সেই বৰগীতটিও সিংহলী ভাষালৈ অনুবাদ কৰা হৈছিলে আৰু তাক পাৰফৰ্ম কৰা হৈছিলে। আজি প্ৰধানমন্ত্ৰী মহোদয় আহে আৰু তেওঁ ইয়াৰ বিষয়ে জানে আৰু তেওঁ ইয়াৰ যিটো এলবাম আছে সেই এলবামটোত তেওঁ নিজে হস্তাক্ষৰ কৰি থৈ গৈছে। ইয়াত তেখেতে চাই খুব প্ৰশংসা কৰিছে আৰু তেওঁ সুধিছে এইটো অসমীয়া দুজন ইমান বিখ্যাত মানুহৰ অনুবাদ কৰা হৈছে, তেওঁ খুব ভূয়সী প্ৰশংসা কৰিছে তাৰ বাবে।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিল কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকলে নিৰ্বাচনী কাম কাজত ব্যস্ত থকাৰ উপৰি 20 মে পৰ্যন্ত নিৰ্বাচনী প্ৰক্ৰিয়া চলিবলগীয়া বিষয়টো বিবেচনা কৰি বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে সকলো পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। কোনো শিক্ষানুষ্ঠান বা শিক্ষাৰ্থীয়ে পৰীক্ষা অনুষ্ঠিত নোহোৱা বিষয়কেইটাৰ দক্ষতা পৰীক্ষা কৰিব বিচাৰিলে সংশ্লিষ্ট মহাবিদ্যালয়ৰ পৰা অধ্যয়ন আৰু অনুশীলনৰ বাবে প্ৰশ্নকাকত সংগ্ৰহ কৰিব পাৰিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। অৱশ্যে প্ৰশ্নকাকতৰ টোপোলা খোলাৰ বাবে যিসমূহ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে তদন্ত চলি আছে তেনে শিক্ষানুষ্ঠানে সংশ্লিষ্ট মহাবিদ্যালয়ৰ পৰা দক্ষতা পৰীক্ষাৰ বাবে প্ৰশ্নকাকত আনিব নোৱাৰিব। পৰিষদে লগতে ছাত্ৰ ছাত্ৰীসকলৰ একাদশ শ্ৰেণীৰ মাৰ্কশ্বীটসমূহ বিদ্যালয় শিক্ষা পৰিষদৰ সংমণ্ডল 2ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ শিক্ষানুষ্ঠানসমূহক কৰ্তৃত্ব প্ৰদান কৰিছে। নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি গোট পৰীক্ষা, সমূহীয়া পৰীক্ষা বা হৈ যোৱা প্ৰথম বৰ্ষৰ পৰীক্ষাকেইটাত লাভ কৰা গড় নম্বৰৰ ভিত্তিত বাকী থকা বিষয়কেইটাত ছাত্ৰ ছাত্ৰীসকলক নম্বৰ প্ৰদান কৰিব লাগিব। অহা 15 জুনৰ ভিতৰত নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নিৰ্দেশ জাৰি কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আৰু শুৱালকুছিত আজি পৰম্পৰাগতভাৱে অশোকাষ্টমী মেলা আৰম্ভ হৈছে। অশ্বক্ৰান্ত দেৱালয়ৰ উদ্যোগত আয়োজিত মেলাত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা বিষ্ণুপদত অস্থি আৰু পিণ্ড বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকলে পুৱাৰে পৰা নৈৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। একেদৰে আজি পুৱাৰে পৰা শুৱালকুছিতো অশোকাষ্টমী উপলক্ষে ভক্তিপ্ৰাণ ৰাইজে ব্ৰহ্মপুত্ৰত স্নান কৰি মৃত আত্মীয়ৰ অস্থি বিসৰ্জন কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 25 সংখ্যক সমাৱৰ্তন অহা 9 এপ্ৰিলত যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত হ'বলগীয়া কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 9খন মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা 548 গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ব। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভাৰ আয়োজন কৰা হৈছে। অধিৱেশনৰ কালি প্ৰথম দিনা সংগঠনৰ পতাকা উত্তোলন, মূল তোৰণ উন্মোচন, মুকলি সভা আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। হোজাই জিলাৰ লংকাৰ দুই নম্বৰ পিপলপুখুৰীত অৱস্থিত শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে সোণালী জয়ন্তী বৰ্ষৰ 50খন পতাকা উত্তোলন কৰিব। কাইলৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। লগতে কাইলৈ হ'বলগীয়া মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত তথা সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকাৰ কথা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট সাংবাদিক আছাম টক চেনেলৰ মুখ্য সম্পাদক প্ৰাণজিৎ শইকীয়াৰ সৈতে এটা অগতানুগতিক সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।
ৱাকফ সংশোধনী বিধেয়কখন তুমুল বিতৰ্কৰ অন্তত লোকসভাৰ পাছত ৰাজ্যসভাতো কালি গৃহীত হয়। বিধেয়কখনৰ সপক্ষত 128গৰাকী সাংসদে ভোট প্ৰদান কৰাৰ বিপৰীতে ৰাজ্যসভাৰ 95গৰাকী সাংসদে ইয়াৰ বিৰোধিতা কৰে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হলেই বিধেয়কখন আইনলৈ পৰিণত হ'ব। বিৰোধী দলসমূহে ইয়াৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে। অসমীয়া প্ৰতিদিন নিয়মীয়া বাৰ্তা কাকতকে ধৰি আজি প্ৰকাশিত আটাইকেইখন কাকতেই এই বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চই বৃহৎ জয় সাব্যস্ত কৰিছে। ভোটগণনা হোৱা 36টা সমষ্টিৰ 33টাতেই বিজেপি আৰু যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। এই বাতৰিটোৱে দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত আদিকে ধৰি আজি প্ৰকাশিত আটাইকেইখন কাকততেই প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বাতৰিটো আন কাকতসমূহৰ লগতে ইংৰাজী কাকত দ্য চেণ্টিনেল আৰু দ্য আছাম ট্ৰিবিউনতো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। মুখ্যমন্ত্ৰী তদাৰকী কোষে দুৰ্নীতিগ্ৰস্ত প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ সংক্ৰান্তত কালি মুখ্যমন্ত্ৰী তদাৰকী কোষে বজালী, দলগাঁও আৰু চিপাজাৰৰ 3 ACS বিষয়াৰ বিৰুদ্ধে কেইবাটাও স্থানত অভিযান চলায়। বজালীৰ ৰাজচক্ৰ বিষয়া মাছুম ইউছুফ আহমেদ, দলগাঁৱৰ ৰাজচক্ৰ বিষয়া তনবীৰ ইউছুফ আহমেদ আৰু চিপাজাৰৰ চক্ৰ বিষয়া ৰীতিমণি দাসৰ বিৰুদ্ধে অভিযানকাৰী দলে বহু আপত্তিজনক নথি পত্ৰ লাভ কৰিছে। এই বাতৰিটোক অসমীয়া খবৰ, আমাৰ অসম কাকতকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। হিন্দী চলচ্চিত্ৰৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ 87 বছৰ বয়সত মুম্বাইৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান ঘটে। বহুকেইখন বিখ্যাত চলচ্চিত্ৰত অনন্য অভিনয়েৰে অভিনেতাগৰাকীয়ে কোটি কোটি ভাৰতীয়ক মন্ত্ৰমুগ্ধ কৰিছিল। এই বাতৰিটো কাণ কাকতসমূহৰ লগতে গুৱাহাটীৰ পৰা প্ৰকাশিত দ্য টাইমছ অফ ইণ্ডিয়া কাকতেও আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাত কামৰূপ জিলাই 49 পইণ্টেৰে দ্বিতীয়বাৰলৈ এথলেটিক্স শাখাত শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰিছে। কামৰূপ মহানগৰ জিলাই 44 পইণ্টেৰে দ্বিতীয় আৰু ডিব্ৰুগড়ে 25.5 পইণ্টেৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰা দলটিক ৰাজ্য চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰলোচাই বঁটা প্ৰদান কৰে। প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাই কাবাডীৰ ল'ৰাৰ 16 বছৰ অনুৰ্ধৰ শাখাত বিজয়ীৰ খিতাপ দখল কৰিছে। ৰাজ্যৰ মুঠ 35খন জিলাৰ ল'ৰা ছোৱালীৰ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ল'ৰাৰ 16 বছৰ অনুৰ্ধৰ ফাইনেলত বিজয়ী ডিব্ৰুগড়ে দৰঙক 37-22 পৰাস্ত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে মুম্বাই ইণ্ডিয়ানছক 12 ৰাণত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 204 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 191 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ সূৰ্য কুমাৰ যাদৱে সৰ্বাধিক 67 ৰাণ কৰে। লক্ষ্ণৌৰ হৈ দিগ্বেজ সিং ৰাঠী, শাৰ্দুল ঠাকুৰ, আকাশদ্বীপ আৰু আৱেশ খানে 1টাকৈ উইকেট দখল কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 20 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। আনহাতে নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত বতৰ খৰাং হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। লগতে অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ধুমুহা আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰটোৱে জানিবলৈ দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছো। পহিলা বহাগৰ পৰা সকলো চৰকাৰী জাননী, অধিসূচনা অসমীয়া ভাষাত প্ৰকাশ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীৰ সংখ্যাগৰিষ্ঠতা লাভ। সিংহলী ভাষালৈ ভাঙনি কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত দুটি বৰগীতৰ এলবাম প্ৰত্যক্ষ কৰি প্ৰধানমন্ত্ৰীৰ প্ৰশংসা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত মুম্বাই ইণ্ডিয়ানছ 12 ৰাণত পৰাজিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি 10 বজাত শুনিবলৈ পাব।